এয়া আকাশবাণী। বাতৰি সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাত আজি 2026-27 বৰ্ষৰ বাবে ৰেল মন্ত্ৰালয়ে নিয়ন্ত্ৰণত থকা অনুদানৰ দাবীৰ সন্দৰ্ভত আলোচনা কৰা হয়। নিৰ্বাচন আয়োগে আজি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পশ্চিমবংগৰ 19 গৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় পতাকা থকা ৰন্ধন গেছ পৰিবাহী শিৱালিক আৰু নন্দাদেৱী নামৰ জাহাজৰ নাবিক আৰু অন্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। আৰু ফ্ৰান্সৰ পেলিছ ডেছ স্পৰ্টছত আজিৰে পৰা আৰ্লিন্স মাষ্টাৰ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে। লোকসভাত আজি 2026-27 বৰ্ষৰ বাবে ৰেল মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত থকা অনুদানৰ দাবী সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাত অংশগ্ৰহণ কৰি TMCৰ শতাব্দী ৰয়ে কয় যে এতিয়াও 341খন ৰেলত পেণ্ট্ৰি সেৱাৰ সুবিধা নাই। তেওঁ লগতে ৰেলত স্বাস্থ্যসন্মত খাদ্যৰ ব্যৱস্থা নিশ্চিত কৰা বিষয়টোৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰেলৱে যাত্ৰীৰ পৰা বাতিল মাচুল লোৱা হয় যদিও অপেক্ষাৰ তালিকাত থকা টিকট বাতিল কৰাৰ বিষয়টোৰ ওপৰতো শ্ৰীমতী ৰয়ে লগতে আঙুলিয়াই দিয়ে। লোক জনশক্তি দলৰ অৰুণ ভাৰতীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় ৰেলৱে নিজৰ পৰিবহণ ব্যৱস্থাৰ ৰূপান্তৰ ঘটাইছে আৰু এতিয়া বিশ্বব্যাপী মাপকাঠি নিৰ্ধাৰণ কৰি দিছে। তেওঁ উল্লেখ কৰে যে 2026-27 কেন্দ্ৰীয় বাজেটত ৰেলৱেৰ বাবে 2,93,000 কোটি টকাৰ মূলধনী ব্যয় আবণ্টন দিয়া হৈছে, যাৰ ফলত আন্তঃগাঁথনি উন্নয়নত সহায়ক হ'ব। তেওঁ লগতে দাবী কৰে যে দেশত বৰ্তমান ৰেল দুৰ্ঘটনা 90% হ্ৰাস পাইছে। কংগ্ৰেছৰ ৰাজমোহন উন্নিথানে কেৰালাৰ ৰেল প্ৰকল্পসমূহ মন্থৰ গতিৰে আগবাঢ়িছে বুলি অভিযোগ কৰি ৰাজ্যত তীব্ৰবেগী ৰেল কৰিডৰৰ দাবী উত্থাপন কৰে। বিজেপিৰ মালবিকা দেৱীয়ে কয় যে মোদী চৰকাৰে ভাৰতীয় ৰেলৱেত এক নতুন যুগৰ সূচনা কৰিছে। কেন্দ্ৰীয় বাজেটত ৰেলৱেৰ সৈতে জড়িত ঘোষণাই ৰাজহ বৃদ্ধি কৰাৰ লগতে যাত্ৰীৰ সুবিধাও বৃদ্ধি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মালবিকা দেৱীয়ে লগতে কয় যে বন্দে ভাৰত শ্লিপাৰ, ইষ্ট ৱেষ্ট মালবাহী কৰিডৰ, সম্পূৰ্ণ বৈদ্যুতিকীকৰণ আৰু নতুন নিৰ্মাণ প্ৰকল্পৰ দৰে পদক্ষেপে যাত্ৰীসকলক সুৰক্ষা নিশ্চিত কৰাই নহয়, ই বহনক্ষম, পৰিৱেশ অনুকূল আৰু আধুনিক পৰিবহণ আন্তঃগাঁথনিকো লাভান্বিত কৰিব। নিৰ্বাচন আয়োগে আজি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পশ্চিমবংগৰ 19 গৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিছে। আয়োগে 2012 চনৰ IPS বিষয়া পুষ্পাক বাৰ্ষাদ আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক নিযুক্তি দিছে। ইফালে 2013 বেটছৰ IPS বিষয়া ঈশানী পলক ডায়মণ্ড হাৰ্বাৰ আৰক্ষী জিলাৰ SP হিচাপে নিযুক্তি দিয়া হৈছে আৰু 2013 বেটছৰ বিষয়া শচীনক মুৰ্শিদাবাদ আৰক্ষী জিলাৰ SP হিচাপে নিযুক্তি দিয়া হৈছে। আয়োগে কোচবিহাৰৰ SP হিচাপে জসপ্ৰীত সিঙক আৰু 2017 বেটছৰ IPS কুমাৰ চানী ৰাজক হুগলি গ্ৰাম্য জিলাৰ SP হিচাপে নিযুক্তি দিছে। ইপিনে 1997 বেটছৰ বিষয়া ডঃ ৰাজেশ কুমাৰ সিঙক দক্ষিণ বংগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে কে জয়ৰামক উত্তৰবংগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে। আয়োগে 2003 বেটছৰ IPS বিষয়া ডঃ প্ৰণৱ কুমাৰক আসানসোল দুৰ্গাপুৰৰ আৰক্ষী আয়ুক্ত আৰু 2005 বেটছৰ IPS বিষয়া অখিলেশ কুমাৰ চতুৰ্বেদীক হাওৰৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিছে। আনহাতে 2009 চনৰ IPS বিষয়া অমিত কুমাৰ সিঙক বাৰাকপুৰৰ আৰক্ষী আয়ুক্ত আৰু 1টা বেটছৰ IPS বিষয়া সুনীল কুমাৰ যাদৱক চন্দননগৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে আয়োগে কালি পশ্চিমবংগৰ আৰক্ষী মহানিৰ্দেশকক ধৰি 4জন জ্যেষ্ঠ IPS বিষয়াক বদলি কৰিছিল। দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত বেংকসমূহে আত্মসহায়ক গোটসমূহলৈ 12,30,000 কোটি টকাৰো অধিক ঋণ মুকলি কৰি দিছে বুলি গ্ৰাম্য উন্নয়ন ৰাজ্যমন্ত্ৰী চন্দ্ৰশেখৰ প্ৰেমাচানীয়ে আজি লোকসভাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত প্ৰকাশ কৰে। তেওঁ লগতে চৰকাৰে আত্মসহায়ক গোটৰ বাবে ঋণ সুলভ কৰাৰ উদ্দেশ্যে আৰ্থিক সাহায্য আঁচনি আৰম্ভ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত বেংকসমূহে মহিলাসমূহক ৰেহাই মূল্যত সুদৰ হাৰত ঋণ প্ৰদান কৰিব। 3,00,000 টকা পৰ্যন্ত ঋণৰ বাবে বেংকসমূহে বছৰি 7% ৰেহাই মূল্যত সুদৰ হাৰত ঋণ প্ৰদান কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে 3,00,000 পৰা 5,00,000 পৰ্যন্ত ঋণৰ ক্ষেত্ৰত বেংকসমূহে বছৰি 10% সুদৰ হাৰত ঋণ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। এতিয়া খন্তে সময় বাণিজ্যিক বিৰতি।
আৰে বালা সস্তা হে লে লেতে হে না
না বস সস্তা নহি সহি চাহিয়ে কোৱালিটি মে নো কম্প্ৰোমাইজ safety mein no surprise. Don't just buy, raise your standard. Up now Indian Standard.
जी हाँ, क्योंकि स्टैंडर्ड है तो भरोसा है, और इस भरोसे की पहचान है BIS क्वालिटी मार्क्स, ISI, CRS और हॉलमार्क. So be a smart consumer and raise your standard with Indian Standards.
भरपूर विश्वास बुने भारतीय मानक ISI CRS और हॉलमार्क निशान है भरोसे की पहचान
भारतीय मानक ब्यूरो स्टैंडर्ड है तो सही है
सुधा कले बातवी हुनी से आकाशवाणी पड़ा শিৱালিকৰ পাছত আজি ভাৰতৰ ৰন্ধন গেছ পৰিবাহী নন্দাদেৱী নামৰ জাহাজখনে গুজৰাটৰ দেৱভূমি দ্বাৰকা জিলাৰ ভাদিনাৰ বন্দৰত লংগৰ পেলায়। কাটাৰৰ পৰা অহা হৰমুজ প্ৰণালীৰ মাজেৰে আহি ভাৰত পোৱা এই জাহাজখনে প্ৰায় 46,000 মেট্ৰিক টন ৰন্ধন গেছ কঢ়িয়াই আনিছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বন্দৰটোত জাহাজখনৰ আনলোড প্ৰক্ৰিয়া আৰম্ভ হৈছে। কালি গুজৰাটৰ মুন্দ্ৰা বন্দৰত আন এখন ৰন্ধন গেছ পৰিবাহী জাহাজ শিৱালিকে লংগৰ পেলাইছিল। দুয়োখন জাহাজৰ জৰিয়তে আমদানি কৰি অনা ৰন্ধন গেছে দেশৰ সাম্প্ৰতিক ৰন্ধন গেছৰ নাটনিৰ কিছু পৰিমাণে জোৰা মাৰিব পাৰিব বুলি আশা কৰা হৈছে। দেশত ৰন্ধন গেছৰ যোগান শৃংখলাত সম্প্ৰতি কোনো নাটনি হোৱা নাই বুলি প্ৰশাসনে জনসাধাৰণক পুনৰ আশ্বাস দিছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় পতাকা থকা ৰন্ধন গেছ পৰিবাহী শিৱালিক আৰু নন্দাদেৱী নামৰ জাহাজ দুখনে ভাৰতৰ উপকূলত উপস্থিত হোৱাৰ পাছত জাহাজ দুখনৰ নাবিক আৰু অন্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে সাম্প্ৰতিক জটিল পৰিস্থিতিত পাৰস্য উপসাগৰ আৰু কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰে নিৰাপদে যাতায়াত নিশ্চিত কৰাৰ ক্ষেত্ৰত জাহাজৰ কৰ্মীসকলৰ সতৰ্কতা, সমন্বয় আৰু দায়বদ্ধতাৰ মনোভাৱ প্ৰশংসনীয়। মন্ত্ৰীগৰাকীয়ে লগতে দেশৰ নাবিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি দেশ সদায় দায়বদ্ধ বুলি উল্লেখ কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন MGNREGAৰ নাম সলনি কৰি ৰোজগাৰ আৰু আজীৱিকা মিছনৰ বাবে বিকশিত ভাৰত গেৰাণ্টি PBG ৰামজীৰ নামাকৰণ কৰা বিষয়টোৰ সন্দৰ্ভত সন্মতি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা আলোচনাৰ উত্তৰ দি শ্ৰীচৌহানে কয় যে 2006-07 চনৰ পৰা 2014 চনলৈ UPA চৰকাৰে এই আঁচনিৰ বাবে 212,409 কোটি টকা ব্যয় কৰিছিল যদিও নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰৰ হাতত ইয়াৰ বাবে 858,346 কোটি টকা মজুত আছে। শ্ৰীচৌহানে লগতে কয় যে গ্ৰাম্য নিয়োগ আইনখনৰ নাম সলনি কৰাক লৈ বিৰোধীয়ে ৰাজনীতি আৰম্ভ কৰিছে। তেওঁ কয় যে জৱাহৰ ৰোজগাৰ যোজনাৰ পাছত ইয়াৰ নাম সলনি কৰি MGNREGA কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে সবকা সাথ সবকা বিকাশ মূল মন্ত্ৰৰে দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰাৰ বাবে কাম কৰি আহিছে বুলিও উল্লেখ কৰে। তেওঁ লগতে আলোকপাত কৰে যে কেন্দ্ৰীয় বাজেটত এতিয়ালৈকে সৰ্বাধিক VBG ৰামজীৰ অধীনত 95,692 কোটিতকৈও অধিক টকা আবণ্টন দিয়া হৈছে। ফ্ৰান্সৰ পেলিছ ডেট স্পৰ্টছত আজিৰে পৰা আৰ্লিন্স মাষ্টাৰ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে। মহিলাৰ একক শাখাত ভাৰতৰ আকৰ্ষী কাশ্যপ আৰু চাইনিজ টাইপেৰ ৱাইলিৰ মাজত এখন কোৱালিফায়াৰ মেচ চলি আছে। আনহাতে পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডত কাইলৈ কিদাম্বি শ্ৰীকান্ত ডেনমাৰ্কৰ মেগনাছ জোহানছৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। লোকসভাত আজি 2026-27 বৰ্ষৰ বাবে ৰেলৱে মন্ত্ৰালয়ৰ নেতৃত্বত থকা অনুদানৰ দাবী সন্দৰ্ভত আলোচনা কৰা হয়। নিৰ্বাচন আয়োগে আজি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পশ্চিমবংগৰ 19 গৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় পতাকা থকা ৰন্ধন গেছ পৰিবাহী শিৱালিক আৰু নন্দাদেৱী নামৰ জাহাজৰ নাবিক আৰু অন্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। আৰু ফ্ৰান্সৰ পেলিছ ডেট স্পৰ্টছত আজিৰ পৰা আৰ্লিন্স মাষ্টাৰ ছুপাৰ 300 বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।